এয়া আকাশবাণী গুৱাহাটী। এতিয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। ৰাজ্য চৰকাৰ, ৰূপান্তৰ আৰু উন্নয়ন বিভাগ আৰু ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ সহযোগত নীতি আয়োগে আজিৰে পৰা গুৱাহাটীত বিকশিত অসম 2047 শীৰ্ষক দুদিনীয়া কৰ্মশালাৰ আয়োজন কৰিছে। 2047 চনৰ ভিতৰত অসমক এখন বিকশিত ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত নিজৰ পৰামৰ্শ তথা অৰিহণা যোগাবৰ বাবে আগ্ৰহীসকলক এই কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে। ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলকে ধৰি অন্যান্য প্ৰস্তুতি অব্যাহত আছে। কাইলৈ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল পৰ্বৰ সামৰণি পৰিব। জিলা প্ৰশাসনসমূহে নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱা চিতা কৰিছে। ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ মাজতো নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে। অহা 2 আৰু 7 মে'ত দুটা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিছে। বিজেপিয়ে অগপ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু গণশক্তিৰে মিত্ৰজোঁট গঠন কৰি আসন্ন পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিৰ্বাচনত 397খন জিলা পৰিষদৰ আসনৰ ভিতৰত 318খন আসনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰে 172খন আসনত মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। গণশক্তিয়ে জোনাইৰ 4খন, মাজুলী আৰু ঢকুৱাখনাৰ 1খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। একেদৰে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে গোৱালপাৰা আৰু দক্ষিণ শালমৰাত প্ৰতিদ্বন্দ্বিতা কৰিব। এই পৰ্যন্ত মিত্ৰ দল অগপক জিলা পৰিষদৰ 73খন আসন এৰি দিয়া হৈছে। 6খন আসনক লৈ প্ৰাৰ্থী তালিকা এতিয়াও চূড়ান্ত হোৱা নাই। ইপিনে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে আভ্যন্তৰীণ সংঘাতৰ বাবে এতিয়ালৈকে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিব পৰা নাই। আজি মহাবীৰ জয়ন্তী। 24 সংখ্যক তথা শেষৰজন জৈন তীৰ্থংকৰ ভগৱান মহাবীৰৰ জন্মবাৰ্ষিকী দেশৰ বিভিন্ন অংশত উলহ মালহেৰে উদযাপন কৰা হৈছে। জৈন ধৰ্মাৱলম্বী লোকসকলৰ বাবে এই দিনটো অতিকৈ পবিত্ৰ বুলি গণ্য কৰা হয়। অসমতো জৈন ধৰ্মাৱলম্বী লোকসকলে ধৰ্মগুৰুগৰাকীৰ জয়ন্তী উলহ মালহেৰে পালন কৰিছে। মহাবীৰ জয়ন্তী উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মহাবীৰৰ নৈতিক শিক্ষা আৰু আদৰ্শ স্মৰণেৰে জীৱনত আগবাঢ়ি যাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনাইছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত জিলা প্ৰশাসনসমূহৰ সহযোগত ঠায়ে ঠায়ে বহাগী মেলাৰ আয়োজন কৰা হৈছে। ওদালগুৰি জিলাত জাইখলং মণ্ডল পৰ্যায়ৰ উদ্যোগত আজিৰে পৰা আয়োজন কৰা বহাগী মেলাত জিলা প্ৰকল্প পৰিচালক বিষয়া ৰিংখাং মুছাহাৰী উপস্থিত থাকে। বিটিআৰ মনোনীত পাৰিষদ অৰ্পণা মিধিয়ে এই বহাগী মেলা উদ্বোধন কৰে। মেলাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প বিষয়া, খণ্ড প্ৰকল্প বিষয়াৰ উপৰি খণ্ড পৰ্যায়ৰ ভালেসংখ্যক সদস্যই অংশগ্ৰহণ কৰিছে। এই মেলাত জিলাখনৰ 6টা প্ৰাথমিক খণ্ডৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰস্তুত কৰা থলুৱা খাদ্য সামগ্ৰী, বস্ত্ৰ আদিৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। গোৱালপাৰা জিলাৰ ভালুকডুবিত 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বহাগী মেলা কালি জিলাখনৰ আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে মুকলি কৰে। এই মেলাৰ জৰিয়তে জিলাখনৰ আত্মসহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বিক্ৰী আৰু প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। মেলাৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰী আৰু আত্মসহায়ক গোটৰ মাজত পৰম্পৰাগত খেল ধেমালিৰ প্ৰতিযোগিতা, বিহু নাচ, পৰম্পৰাগত সাজপাৰ পৰিধান, লোকগীত আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী লংজাপ কলনীৰ নেপালী গাঁৱত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়। প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে নম্বৰবিহীন এখন মাটি কঢ়িওৱা ট্ৰেক্টৰে মাটি পেলাবলৈ যোৱাৰ সময়তে নেপালী গাঁৱৰ সুৰেশ দাস নামৰ লোকজনক মহতিয়াই নিয়াৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয়। কেন্দ্ৰীয় চৰকাৰে বাংলাদেশক প্ৰদান কৰি অহা ভাৰতৰ মাজেৰে তৃতীয় দেশলৈ পণ্য পৰিবহণৰ সুবিধা বাতিল কৰিছে। বাংলাদেশে ভাৰতৰ শুল্ক বিভাগৰ ষ্টেচন, বন্দৰ আৰু বিমান বন্দৰ ব্যৱহাৰ কৰি ভূটান, নেপাল আৰু ম্যানমাৰসহ কেইবাখনো ৰাষ্ট্ৰলৈ উৎপাদিত সামগ্ৰী ৰপ্তানি কৰি আহিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক 58 ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে 218 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 159 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 217 ৰান কৰে। গুজৰাটৰ হৈ ছাই সুদৰ্শনে 53টা বলত 82 ৰান কৰে। সুদৰ্শনক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।